লোকে লিখা শুভবাৰ্তা তেৰ অধ্যায় মন পালতনৰ বিষয়ে শিক্ষা। সেই সময় তাত উপস্থিত থকা কেইজনমান লোকে যীশুক গালিলিয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে পিলাতে তেওঁলোকৰ বলিৰ উৎসৰ্গৰ তেজৰ সৈতে গালিলিয়াসকলৰ তেজ মিহলি কৰিছিল। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, আপোনালোকে ভাবিছেনে যে এই গালিলিয়াসকলে দুখ ভোগ কৰাৰ কাৰণে আন গালিলিয়াসকলতকৈ অধিক পাপী আছিল? মই আপোনালোকক কওঁ তেনে নহয়, কিন্তু মন পালতন নকৰিলে আপোনালোক সকলোৱে সেইদৰে বিনষ্ট হ'ব। চিলোহত থকা ওখ দুৰ্গৰ পতনত যি 18 মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে জেৰুচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল? মই আপোনালোকক কওঁ তেনে নহয়, কিন্তু মন পালতন নকৰিলে আপোনালোকো বিনষ্ট হ'ব। অপ্ৰয়োজনীয় গছৰ শিক্ষা। তাৰ পাছত যীশুৱে এই দৃষ্টান্ত দি ক'লে, কোনো এজন মানুহৰ দ্ৰাক্ষাৰবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল। এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে। তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক'লে, চোৱা, মই 3 ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছো, কিন্তু একোৱে নাপাওঁ। সেয়েহে ইয়াক কাটি পেলোৱা, কিয় ইয়াক অযথা মাটিডৰা নষ্ট কৰিব দিওঁ? তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক'লে, হে প্ৰভু, এই বছৰো থাকিবলৈ দিয়ক, মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম, পাছত যদি ফল ধৰে তেনেহ'লে ভালেই, নহ'লে ইয়াক কাটি পেলাব। বিশ্ৰামবাৰে এজন ৰোগীক সুস্থ কৰা। এদিন বিশ্ৰামবাৰে এটা নামঘৰত যীশুৱে উপদেশ দি আছিল। তাতে এনে এগৰাকী মহিলা আছিল, যি মহিলাগৰাকীয়ে এটা শক্তিহীন কৰা অসুচী আত্মাৰ অধীনত 18 ধৰি কষ্ট ভোগ কৰি আছিল, আৰু তাই কুজি হৈ গৈছিল, একেবাৰে পোন হ'ব পৰা নাছিল। যীশুৱে তাইক দেখি মাতিলে আৰু ক'লে, হে নাৰী, তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা। তাৰ পাছত যীশুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। কিন্তু যীশুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে নামঘৰৰ অধিকাৰীজনে ক্ৰোধিত হৈ লোকসকলক ক'লে, কাম কৰাৰ কাৰণে 6 আছে, গতিকে সেই 6 আহিবা আৰু সুস্থ হ'বা, বিশ্ৰামবাৰত নহয়। প্ৰভুৱে তেওঁক উত্তৰ দি ক'লে, কপটীয়াসকল, বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু পোৱালিৰ পৰা মেলি পানী খুৱাবলৈ নিনিয়ে? তেনেহ'লে সুদীৰ্ঘ 18 ধৰি ছয়তানৰ বন্ধনত থকা আব্ৰাহামৰ বংশৰ এই মহিলাগৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধৰ পৰা মুকলি কৰা উচিত নহয়নে? তেওঁ এইবোৰ কথা কোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে যিসকল লোক আছিল সেই লোকসকলে লাজ পালে, কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কাৰ্যবোৰ দেখি লোকসকলে আনন্দ কৰিলে। সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত। তাৰ পাছত যীশুৱে ক'লে, ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা, আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম? ই হ'ল এটা সৰু সৰিয়হৰ বীজৰ দৰে, এজন লোকে সেইবোৰ আনি নিজৰ বাগিচাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল। তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাঁহ সাজিলে। তেওঁ আকৌ ক'লে, ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম? ঈশ্বৰৰ ৰাজ্য খমিৰৰ দৰে, এগৰাকী মহিলাই তাকে লৈ প্ৰায় 3 ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়। পৰিত্ৰাণলৈ প্ৰাণপণে চেষ্টা কৰাৰ বিষয়ে শিক্ষা। এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি জেৰুচালেমলৈ গ'ল। তেতিয়া কোনো এজনে সুধিলে, প্ৰভু, তাকৰ লোকহে উদ্ধাৰৰ পাবনে? তেতিয়া তেওঁলোকক ক'লে, ঠেক দুৱাৰীত সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা। মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব কিন্তু নোৱাৰিব, কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব। তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক'বা, প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। তেওঁ উত্তৰ দি তোমালোকক ক'ব, তোমালোক কোন ঠাইৰ মানুহ সেই বিষয়ে মই নাজানো। তেতিয়া তোমালোকে ক'বা, আপোনাৰ সাক্ষাতে আমি ভোজন পান কৰিলোঁ আৰু আমাৰ আলিবাটতে আপুনি উপদেশ দিলে, এইসকলৰ কৰা। কিন্তু তেওঁ উত্তৰ দি ক'ব, মই তোমালোকক কওঁ, এইসকল ক'ৰ মানুহ সেই বিষয়ে মই নাজানো, সেই দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হওক। তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব, তাতে তোমালোকে আব্ৰাহাম, ইছহাক, জাকুব আৰু ভাওবাদীসকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ'ব। তেতিয়া পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব, আৰু চোৱা, যিসকল আগ হ'ব সেই সকলোবোৰ পাছ পৰিব, আৰু যিসকল পাছ পৰিব তেওঁলোক আগবাঢ়িব। কিছু সময়ৰ পাছত কেইজনমান ফৰিচিয়ে আহি তেওঁক ক'লে, তুমি ইয়াৰ পৰা আঁতৰি যোৱা, কাৰণ হেৰুৰে তোমাক বধ কৰিবলৈ বিচাৰি আছে। যীশুৱে তেওঁলোকক ক'লে, যোৱা, তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কালিলৈ ভূত খেদাম, নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কাৰ্য সিদ্ধ কৰিম, যি কি নহওক আজি কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব। কোনো কাৰণতে এজনো ভাওবাদী জিৰচালেমৰ পৰা দূৰৈত মৃত্যু হ'ব নোৱাৰে। হে জিৰচালেম, জিৰচালেম, যিজনে ভাওবাদীসকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱাসকলৰ ওপৰত শিল দলিয়ায়, বহুবাৰ মই তোমাৰ এই ল'ৰা ছোৱালীবোৰক বচাব খুজিছিলো। কুকুৰাই যেনেকৈ নিজ পোৱালীবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলো, কিন্তু আপুনি সন্মত নহ'ল। চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে। মই তোমালোকক কওঁ, যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য, তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।